পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। সমুশ্ৰোতালৈ ভোগালী বিহুৰ ওলগ জনাই পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যত ব্যাপক উৎসাহ উদ্দীপনা, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শীৰ্ষ চৰকাৰী বিষয়াৰ সৈতে ৰাজ্যখনত অহা মাহত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা, 2006 চনৰ পূৰ্বে স্থাপিত কিন্তু প্ৰাদেশিকীকৰণৰ পৰা বহিৰ্ভূত শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবে অসম মন্ত্ৰীসভাৰ এখন উপসমিতি গঠন, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ কাইলৈ হ'বলগীয়া UGC নেট ডিচেম্বৰ 2024ৰ পৰীক্ষা বাতিল আৰু নতুন দিল্লীত আজিৰে পৰা ইণ্ডিয়ান অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতা। আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্ৰীতিভোজ ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিসেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। নামনি অসমৰ বৰপেটাৰ লগতে কোনো কোনো ঠাইত আজিহে বিহুৰ উৰুকা পালন কৰা হ'ব। কামৰূপ জিলাত ভোগালী বিহু উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গাঁৱৰ ডেকাবুঢ়াসকলে মেজিত অগ্নিসংযোগ কৰি তামোল পাণেৰে সেৱা জনায়। জিলাখনৰ বিভিন্ন প্ৰান্তত পুৱা 9 বজাৰ পৰা কণীযুঁজৰ লগতে কণ কণ ল'ৰা ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ মাজত বিভিন্ন খেল ধেমালিৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলাতো ভোগালী বিহু উপলক্ষে জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পুৱাতে গাঁৱৰ ভকত বৈষ্ণৱসকলক শৰাই অৰ্পণৰ পৰম্পৰা ৰক্ষা কৰাৰ পাছত মেজি প্ৰজ্বলন আৰু মাহ প্ৰসাদ বিতৰণ কৰা হয়। ৰাইজে সমাজৰ পৰা অপায় অমংগল নাশ হোৱাৰ কামনা কৰি গায়ন বায়ন, খোলতালৰ মংগলধ্বনিৰ মাজত মেজিত অগ্নিসংযোগ কৰে। গুৰুজনাৰ জন্মস্থান বটদ্ৰপাত সম্পূৰ্ণ স্বকীয় ৰীতি নীতি তথা সত্ৰীয়া পৰম্পৰা অনুসৰি ভোগালী বিহু উদযাপন কৰা হৈছে। ভোগালী বিহুৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন অঞ্চলত পৰম্পৰাগত খেল ধেমালি আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ নেহৰুবালিত যোৱা নিশাৰে পৰা 112 সংখ্যক ভোগালী উৎসৱ অনুষ্ঠিত হৈছে। 19 জানুৱাৰীলৈ চলিবলগীয়া এই কাৰ্যসূচী কালি সন্ধিয়া ভেলাঘৰত নাম কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপক শৰ্মাই নেহৰুবালিৰ বিহুথলীত সাজি উলিওৱা হাতী মানুহৰ সংঘাত শীৰ্ষক প্ৰদৰ্শনীখনৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ধেমাজি জিলাৰ বৰদলনিৰ বালিজান ভকতগাঁৱৰ যুৱ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ 11ম বাৰ্ষিক ভোগালী বিহু আৰু মাঘী উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা স্বচ্ছ অভিযান, গছপুলি ৰোপণ, মাঘ বিহুৰ প্ৰৱেশদ্বাৰ উন্মোচন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। লখিমপুৰ জিলাতো কালি উৰুকাৰ ভোজ ভাত খাই আজি পুৱাতে ৰাইজে সমূহীয়াভাৱে মেজি জ্বলাই সেৱা কৰে। জিলাখনৰ বিভিন্ন অঞ্চলত আটক ধুনীয়াকৈ সজা মেজিসমূহৰ সন্মুখত সেৱা জনাবলৈ আজি শিশুৰ পৰা বয়স্কলৈ অগণন লোক সমবেত হয়। শোণিতপুৰ জিলাৰ চতিয়াৰ নাগশংকৰৰ ৰাইজেও আজি মেজি জ্বলাই অগ্নিসেৱা জনাই বছৰটোৰ বাবে শান্তি সমৃদ্ধি কামনা কৰে। চৰাইদেউ জিলাতো ভোগালী বিহু উপলক্ষে উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া অঞ্চলত এতিয়া আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰ উপস্থিত হৈছে। সেই অঞ্চলৰ ৰাইজে কেনেদৰে ভোগালী বিহু উদযাপন কৰিছে জানিবলৈ আমি পোনে পোনে নবুলৰ ওচৰলৈ যাওঁ। আহক নবুল।
আজি ভোগালী বিহু সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাতো পালন কৰা হৈছে হেঁপাহৰ ভোগালী বিহু। শিৱসাগৰ জিলাৰ নঙলামৰা কৈৱৰ্ত গাঁৱৰ লোকসকলে অতীত পৰম্পৰা ৰক্ষা কৰি পুৱাই আজি মেজি প্ৰজ্বলন কৰে। কালি উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ পাছত আজি পুৱা তেওঁলোকে মেজি প্ৰজ্বলন কৰি অগ্নি দেৱতাক সেৱা লয়। আমি ইয়াৰে এজন স্থানীয় লোক আছে, আমি তেওঁৰ পৰা জানিম।
নমস্কাৰ, মোৰ নাম শ্ৰী অচ্যুত দাস। মই এই নঙলামৰা কৈৱৰ্ত গাঁৱৰে এজন ব্যক্তি। আমাৰ উপৰি পুৰুষে যি নিয়ম কৰি গৈছে মেজি প্ৰজ্বলন মাঘ বিহুত, আমি এই চৰাইদেউ জিলাৰ শিলাখুটি মৌজাৰ নঙলামৰা কৈৱৰ্ত গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ দিচাং নদীৰ পাৰত পূৰ্বপুৰুষে কৰি যোৱা নীতি নিয়ম অনুসৰি আমি আমাৰ গাঁৱৰ ৰাইজ সমূহ একত্ৰিত হৈ কালি মেজিৰ ভোজ ভাত উৰুকা নিশা খাই আজি পুৱাই মেজি ভাগ প্ৰজ্বলন কৰি ভগৱন্তৰ চৰণত দুষাৰি নাম প্ৰসংগ কৰি আমি ইয়াত মেজি শেষ কৰাৰ পিছতেই নাৰিকলৰ প্ৰসাদ দি আমি খাই বৈ ঘৰলৈ গৈ আকৌ পুনৰ নামঘৰত আহি একত্ৰিত হৈ একাষাৰী নাম ভগৱন্তৰ চৰণত লৈ সমূহ গাঁৱৰ ৰাইজৰ লগতে অসমবাসীৰ মংগল কামনা কৰি আমি নামঘৰত এষাৰী নাম প্ৰসংগ কৰিম। তাৰপিছতে মাহ প্ৰসাদ খাই ঘৰাঘৰি গৈ আকৌ ঘৰৰ যি নীতি নিয়ম, সেই নীতি নিয়মবিলাক পালন কৰি আহিছো আৰু কৰি যাম। আৰু ভগৱন্তৰ চৰণত সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনাইছো।
ধন্যবাদ নবুল। বৰপেটা জিলাত আজিৰে পৰা সত্ৰ কেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। জিলাখনত কাইলৈ অৰ্থাৎ পহিলা মাঘত মেজি পুৱা হ'ব। নিয়ম অনুসৰি কাইলৈ বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নি সংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হ'ব। ভোগালী বিহু উদযাপনৰ সৈতে সংগতি ৰাখি সত্ৰৰ নিয়মীয়া প্ৰসংগৰ দৰে কাৰ্যসূচীসমূহৰ উপৰি আন কেতবোৰ সত্ৰীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ভোগালী বিহুৰ সৈতে সংগতি ৰাখি বজালী জিলাতো পৰম্পৰাগত ৰীতি নীতিৰে আজিৰে পৰা বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ ৰামৰায়কুটি সত্ৰত পুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হৈছে। এই উপলক্ষে ভাগৱত পাঠ, নাম কীৰ্তন, নাগাৰানাম আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাতো ভোগালী বিহু উপলক্ষে জনসাধাৰণে আজি পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলাই অগ্নি সেৱা কৰে। মেজি সেৱা জনোৱাৰ পাছত সমূহীয়াভাৱে জা জলপান খোৱা হয়। গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰাবাসীয়েও আজি বিস্তৃত কাৰ্যসূচীৰে বিহু পালন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীত মাঘ বিহু উপলক্ষে আয়োজিত কেইটামান কাৰ্যসূচীত অংশ ল'ব। জালুকবাৰীৰ শদিলাপুৰত মুখ্যমন্ত্ৰীয়ে আজি দেৱকান্ত কমিউনিটি হল উদ্বোধন কৰাৰ লগতে গৰলৰ খেলিয়াপাৰাত আয়োজিত মাঘ বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তদুপৰি গাড়ীগাঁৱৰ বৰনামঘৰত তেওঁ আন এটা কাৰ্যসূচীতো ভাগ ল'ব। ভোগালী বিহু উপলক্ষে উৰুকাৰ দিনা কামৰূপৰ বৰাগুগত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হৈ মাঘ বিহুৰ আনন্দ উপভোগ কৰে। অসমীয়া চহা জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰা ভেলাঘৰ, ঢেকীশাল, তাঁতশাল প্ৰত্যক্ষ কৰি ৰাজ্যপালগৰাকী অভিভূত হৈ পৰে। ৰাজ্যপালগৰাকীয়ে বৰাগুগৰ বাসুদেৱ মন্দিৰত সেৱা জনাই মন্দিৰৰ আয়তীসকলৰ সৈতেও সংগত কৰে। ভোগালী বিহু উপলক্ষে অনুষ্ঠিত পৰম্পৰাগত খেল ধেমালিও ৰাজ্যপালগৰাকীয়ে উপভোগ কৰে। ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
অসম চৰকাৰে 2006 চনৰ পূৰ্বে স্থাপন হোৱা কিন্তু প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বহিৰ্ভূত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীসভাৰ এখন উপ সমিতি গঠন কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণুজ পেগুৰ নেতৃত্বৰ এই সমিতিখনে এই বিষয়ত উদ্ভৱ হোৱা আঁসোৱাসমূহ দূৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব। সমিতিয়ে লগতে প্ৰশাসনীয় ক্ষেত্ৰত পৰিৱৰ্তন আৰু সংশোধনীৰ বাবেও প্ৰয়োজনীয় পৰামৰ্শ দিব। সমিতিখনে 15 ফেব্ৰুৱাৰী পূৰ্বে প্ৰতিবেদন দাখিল কৰিব। একেদৰে ৰাজ্যৰ আশাকৰ্মী, আশা সহায়িকা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা আৰু পাৰিশ্ৰমিক সন্দৰ্ভত উজৰাপত্তি নিষ্পত্তিৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ এখন উপ সমিতি গঠন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে এই সমিতিখন গঠন কৰিছে। বিত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত গঠিত এই সমিতিৰ সদস্য হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, শিক্ষামন্ত্ৰী ডাঃ ৰণুজ পেগু আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আছে। এই সমিতিখনে এই কৰ্মীসকলৰ উজৰাপত্তিসমূহ ভালদৰে চালি জাৰি চাই 15 ফেব্ৰুৱাৰীৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া UGC নেট ডিচেম্বৰ 2024ৰ পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয় যে 15 জানুৱাৰীত পংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে UGC নেট পৰীক্ষা পিছুৱাবৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা বাতিল কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰৱৰ্তী দিনৰ ঘোষণা পিছত কৰা হ'ব। সংস্থাটোৱে জনোৱা অনুসৰি 16 জানুৱাৰী পৰীক্ষা পূৰ্বৰ সূচীৰ দৰেই অনুষ্ঠিত কৰা হ'ব। জাগীৰোডৰ জুনমিলৰ পাৰত পৰহিলৈৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গুভা দেওৰজাৰ পৰম্পৰাগত জুনবিল মেলা অনুষ্ঠিত হ'ব। পাহাৰ ভৈয়াম সম্প্ৰীতিৰ নিদৰ্শনস্বৰূপ এই মেলাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ কালি মন্ত্ৰী পীযুষ হাজৰিকা মেলাস্থলীত পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জুনবিলিৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। পৰহিলৈ পুৱাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 17 জানুৱাৰীৰ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। শ্ৰীসোণোৱালে এই ভৱনৰ কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিয়াৰ বাবে বিষয়াসকলক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে কাজিৰঙাত শেহতীয়াকৈ অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয়খন বৈঠকত ঘোষণা কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত ডিব্ৰুগড়ত ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণৰ কথাও অন্তৰ্ভুক্ত আছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা আন কেতবোৰ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই সময়ছোৱাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰই সংগ দিয়ে। কেন্দ্রীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰে কালি নাগালেণ্ডৰ পেৰেন জিলাত বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ অধীনৰ কাম কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এখন বৈঠকত জনজাতীয় সংগঠন, নগৰ তথা গাঁও পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে কেইবাটাও উন্নয়নমূলক বিষয়ক লৈ আলোচনা কৰে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আঁচনিসমূহৰ কাম কাজৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে এই কামসমূহ সময়মতে সম্পন্ন হোৱাটো নিশ্চিত কৰা হ'ব বুলি উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত আঁসোৱাহসমূহ শীঘ্ৰেই দূৰ কৰা হ'ব বুলি আশ্বাস দিয়ে। শ্ৰীঠাকুৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, জলজীৱন মিছন আৰু প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উইকেও কালি তিনিদিনীয়া নাগালেণ্ড ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হয়। তেওঁ কেইবাগৰাকীও চৰকাৰী বিষয়া, কৰ্মচাৰী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ কেইবাখনো আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। বিশেষকৈ অভিলাষী জিলা কাৰ্যসূচীৰ কাম কাজৰ বিষয়ে তেওঁক বিষয়াসকলে অৱগত কৰে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰঙামাটিত আৰক্ষীয়ে কালি 7,78,03,750 টকা বজাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰে। জিলাখনৰ 8খন আৰক্ষী থানা ক্ৰমে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনী, তামাৰহাট, বিলাচীপাৰা, চাপৰ, চাপতগ্ৰাম আৰক্ষী থানা এলেকাত জব্দ কৰা ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় নিষিদ্ধ দ্ৰব্য বিনষ্ট কৰে। জিলাখনৰ আৰক্ষী অধীক্ষক নবীন সিং, দণ্ডাধীশ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ বিষয়াৰ উপস্থিতিত এই বুজন পৰিমাণৰ ড্ৰাগছখিনি আৰক্ষীয়ে বিনষ্ট কৰে। অনাগত দিনত জিলাখনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তুলিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য কৰে। এতিয়া আমি পুনৰ অৰুণিমা গোস্বামীৰ ওচৰলৈ উভতি যাওঁ।
শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। ৰাজ্যত অহা মাহত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শীৰ্ষ চৰকাৰী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই সন্মিলনৰ অভ্যাগতসকলৰ থকা খোৱাৰ সুব্যৱস্থা, সামগ্ৰী যোগান, গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধন আৰু সমগ্ৰ অনুষ্ঠানটোৰ বাবে বিত্ত যোগান বিষয়ত আলোচনা কৰে। এই বিষয়ত সবিশেষ তথ্যৰ বাবে এটা মোবাইল এপ আৰু ৱেব পৰ্টেল মুকলি কৰাৰ বিষয়েও বৈঠকত উল্লেখ কৰা হয়। উল্লেখযোগ্য যে মন্ত্ৰী কেশৱ মহন্তও কালি এই সন্মিলন সন্দৰ্ভত মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে 4খন বৈঠকত মিলিত হৈছিল। বৈঠকৰ পাছত তেওঁ কুৱালালামপুৰত ভাৰতৰ উপ উচ্চায়ুক্ত সুভাষিনী নাৰায়ণনৰ উপস্থিতিত দেশখনৰ সম্ভাব্য বিনিয়োগকাৰী তথা বাণিজ্য আৰু উদ্যোগ খণ্ডৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক লৈ আয়োজন কৰা এটা ৰোড শ্বত অংশ লয়। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত মালয়েছিয়াৰ ছেমি কণ্ডাক্টৰ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে ব্যৱসায়ৰ পৰা চৰকাৰলৈ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়। প্ৰতিটো কৰ্পৰেট প্ৰতিষ্ঠানৰ শীৰ্ষ কাৰ্যবাহীৰ সৈতে সুকীয়াকৈ অনুষ্ঠিত এই বৈঠকত অসমৰ ছেমি কণ্ডাক্টৰ খণ্ডত বিনিয়োগৰ সম্ভাৱনাৰ অন্বেষণৰ দিশত ফলপ্ৰসূ আলোচনা সম্পন্ন হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীমহন্তই বিভিন্ন ঔদ্যোগিক খণ্ডৰ প্ৰতিনিধিসকলক অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়। খেলৰ বাতৰি। নতুন দিল্লীত আজি ইণ্ডিয়ান অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অলিম্পিক পদক বিজয়ী খেলুৱৈৰ লগতে ভাৰতৰ 36গৰাকী খেলুৱৈসহ 200তকৈ অধিক খেলুৱৈয়ে ভাগ লৈছে। আজি ৰাউণ্ড অফ 30 টুৰ খেলসমূহ আৰম্ভ হ'ব। যোৱা বছৰ পেৰিছ অলিম্পিকৰ পাছত দীঘলীয়া সময়ৰ বিৰতিৰ অন্তত পি ভি সিন্ধুৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত খো খো বিশ্বকাপ প্ৰতিযোগিতাত বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত গ্ৰুপেৰ প্ৰথমখন খেলত ভাৰতে নেপালক 42-37 পইণ্টত পৰাস্ত কৰে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি দেহাৱসান ঘটা কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ নশ্বৰ দেহ আজি শেষকৃত্য সম্পন্নৰ বাবে শিল্পীগৰাকীৰ জন্মস্থান শদিয়াৰ টুপচিঙা গাঁৱলৈ লৈ যোৱা হৈছে। শদিয়ালৈ অনাৰ পথত অগণন লোকে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 24 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যত ব্যাপক উৎসাহ উদ্দীপনা। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শীৰ্ষ চৰকাৰী বিষয়াৰ সৈতে ৰাজ্যখনত অহা মাহত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি, 2006 চনৰ পূৰ্বে স্থাপিত কিন্তু প্ৰাদেশিকীকৰণৰ পৰা বহিৰ্ভূত শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবে অসম মন্ত্ৰীসভাৰ এখন উপ সমিতি গঠন আৰু নতুন দিল্লীত আজিৰে পৰা ইণ্ডিয়ান অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।